দ্বিতীয় করিন্থিয়া অধ্যায় তিনি। আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছোনে, নাইবা তোমালোকলৈ বা তোমালোকৰ পৰা সুখ্যাতি পত্ৰ পাবলৈ কোনো কোনো লোকৰ নিচিনাকৈ আমাৰো প্ৰয়োজন আছেনে? আমাৰ হৃদয়ত লিখা আৰু সকলো মানুহে জনা পঢ়া আমাৰ পত্ৰ তোমালোকেই হৈছে। তোমালোক আমাৰ দ্বাৰাই সম্পাদিত হোৱা খ্ৰীষ্টৰ পত্ৰস্বৰূপে প্ৰকাশিত হৈছে। সেয়ে মহিমাৰে নহয়, জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা। শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হ'ল।
ঈশ্বৰৰ প্ৰতি এনে দৃঢ় প্ৰত্যয় আমি খ্ৰীষ্টৰ দ্বাৰাই পালোঁ। আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ এনে নহয়, কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়। তেওঁই আমাক নতুন নিয়মৰ পৰিচালক হ'বৰ যোগ্য কৰিলে। আখৰৰ নহয় কিন্তু আত্মাৰেহে, কিয়নো আখৰে বধ কৰে কিন্তু আত্মাই জীয়াই।
পাছে মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা আখৰেৰে প্ৰমাণিত হ'ল, সেই যদি এনে কান্তিযুক্ত হৈছিল যে ইছৰাইলৰ সন্তানবিলাকে মুচিৰ মুখলৈ একেথৰে চাব নোৱাৰিলে, যদিও সেই কান্তি ক্ৰমান্বয়ে কমি গৈছিল, তেন্তে আত্মাৰ পৰিচৰ্যা তাতকৈ কান্তিযুক্ত নহবনে? কিয়নো দণ্ডাজ্ঞাৰ পৰিচৰ্যা যদি কান্তিযুক্ত হয়, তেন্তে ধাৰ্মিকতাৰ পৰিচৰ্যা তাতকৈ অধিক কান্তিযুক্ত হয়। কাৰণ এই অতিৰিক্ত কান্তিৰ কাৰণে এই বিষয়ে সেই কান্তিযুক্ত পৰিচৰ্যাৰ কান্তি নাইকিয়া হ'ল। কাৰণ লুপ্ত হৈ যোৱাতে যদি কান্তিযুক্ত, তেন্তে সদায় থকাটো তাতকৈ অধিক কান্তিযুক্ত।
আমাৰ এনে আশা থকাত আমি অতি উদাৰ চিত্তেৰে কথা কওঁ, আৰু ইছৰাইলৰ সন্তানবিলাকে সেই লুপ্ত হৈ যোৱাটোৰ শেষ যেন একেথৰে চাবলৈ নাপায়, সেইকাৰণে মুচিয়ে যেনেকৈ তেওঁৰ মুখত উৰুণি ল'লে, আমি তেনেকৈ নকৰোঁ। কিন্তু তেওঁবিলাকৰ মন কঠিন কৰা হ'ল, কিয়নো পুৰণি নিয়মৰ পাঠত আজিলৈকে সেই একেই উৰণি আছে। সেয়ে যে খ্ৰীষ্টৰ দ্বাৰাই লুপ্ত হৈছে সেই কথা প্ৰকাশিত হোৱা নাই। কিন্তু এতিয়ালৈকে মুচিৰ পুস্তক পঢ়োঁতে তেওঁবিলাকৰ হৃদয়ত সদায় উৰণি আছে, কিন্তু যেতিয়া প্ৰভুলৈ মন পালতে তেতিয়া সেই উৰণি গুচোৱা হয়।
প্ৰভুৱেই আত্মা, আৰু যতেই প্ৰভুৰ আত্মা ততেই স্বাধীনতাও। আৰু আমি সকলোৱে উৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰেই প্ৰভুৰ গৌৰৱ চাওঁতে চাওঁতে সেই গৌৰৱৰ পৰা গৌৰৱ পায়, আত্মাৰো প্ৰভু দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ সেই একে মূৰ্তি হ'ব লাগিছোঁ।